এতিয়া পুৱাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত আজি 14খন জিলাত ভোটগ্ৰহণ, উত্তৰ পূৰ্বাঞ্চলৰ পৰা সন্ত্ৰাসবাদ নিৰ্মূল কৰিবলৈ কেন্দ্ৰীয় চৰকাৰ বদ্ধপৰিকৰ বুলি নতুন দিল্লীত গৃহমন্ত্ৰী অমিত শ্বাহৰ মন্তব্য, জানু বৰুৱাৰ অংশগ্ৰহণেৰে প্ৰথম বিশ্ব দৃশ্য শ্ৰাব্য মনোৰঞ্জন সন্মিলনত উত্তৰ পূব ভাৰতত চিনেমাৰ প্ৰত্যাহ্বান আৰু সম্ভাৱনা শীৰ্ষক আলোচনা চক্ৰ, দুলীয়াজানৰ নগাজান তৈলক্ষেত্ৰত অইল ইণ্ডিয়া লিমিটেডৰ 309 নম্বৰ খাদত গেছ নিৰ্গমন, আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে মুম্বাই ইণ্ডিয়ানছৰ 100 ৰাণত জয়। নমস্কাৰ, বাতৰিৰ সৈতে মই কুমাৰ ডেভিড দাস। এতিয়া শুনক বিতং বাতৰি। পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত আজি উজনি অসম, উত্তৰ অসম আৰু বৰাক উপত্যকাৰ 14খন জিলাত ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, মাজুলী, যোৰহাট, গোলাঘাট, ধেমাজি, লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথ, কাছাৰ, হাইলাকান্দি আৰু শ্ৰীভূমি জিলাত আজি 7:30 বজাৰ পৰা আৰম্ভ হোৱা ভোটগ্ৰহণ বিয়লি 4:30 বজাত সামৰণি পৰিব। ৰাজ্যিক নিৰ্বাচন আয়োগে দিয়া তথ্য অনুযায়ী এই 14খন জিলাত পঞ্চায়ত নিৰ্বাচনৰ ভোটদাতাৰ সংখ্যা 89,60,577। এই জিলাকেইখনত 216টা জিলা পৰিষদ, 1,139টা আঞ্চলিক পঞ্চায়ত আৰু 11,390টা গাঁও পঞ্চায়তৰ ৱাৰ্ড আছে। মাজুলীত 191টা কেন্দ্ৰত 20খন পঞ্চায়তৰ 200টা ৱাৰ্ডৰ বাবে ভোটগ্ৰহণ কৰা হৈছে। জিলাখনত এইবাৰ মুঠ ভোটদাতাৰ সংখ্যা 142,424। তিনিচুকীয়া জিলাত 1,078টা ভোটগ্ৰহণ কেন্দ্ৰত 8,31,000 ভোটদাতাই ভোটদান কৰিব। শোণিতপুৰ জিলাত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত সৰ্বমুঠ 68টা ভোটগ্ৰহণ কেন্দ্ৰত মহিলা ভোটগ্ৰহণকাৰী বিষয়া নিয়োগ কৰা হৈছে। ঢেকিয়াজুলি বিধানসভা সমষ্টিত 8টা, বৰচলাত 9টা, তেজপুৰত 41টা আৰু ৰঙাপাৰাত 10টা কেন্দ্ৰত মহিলা ভোটগ্ৰহণকাৰী বিষয়া নিয়োগ কৰা হৈছে। হাইলাকান্দি জিলাত 170টা ভোটগ্ৰহণ কেন্দ্ৰ স্পৰ্শকাতৰ বুলি গণ্য কৰা হৈছে। জিলাখনত সৰ্বমুঠ 689টা কেন্দ্ৰত 4,49,188গৰাকী ভোটদাতাই ভোটদান কৰিব। গোলাঘাট জিলাত প্ৰথম পৰ্যায়ত 5টা বিধানসভা সমষ্টিৰ 20খন জিলা পৰিষদ, 108খন আঞ্চলিক পঞ্চায়ত আৰু 1,080টা ৱাৰ্ডৰ বাবে ভোটগ্ৰহণ আৰম্ভ হৈছে। জিলাখনত স্থাপন কৰা 1,164টা কেন্দ্ৰত 7,89,125গৰাকী ভোটদাতাই ভোটৰ অধিকাৰ সাব্যস্ত কৰিব। ইয়াৰে 228টা ভোটগ্ৰহণ কেন্দ্ৰ মহিলা বিষয়ৰ দ্বাৰা পৰিচালিত হৈছে। শিৱসাগৰ জিলাত বেদবাৰী আঞ্চলিক পঞ্চায়তৰ কংগ্ৰেছৰ প্ৰাৰ্থী অচ্যুতানন্দ গগৈৰ আকস্মিক মৃত্যুৰ পৰিপ্ৰেক্ষিতত বেদবাৰী আঞ্চলিক পঞ্চায়ত নিৰ্বাচন স্থগিত ৰখা হৈছে। ফলস্বৰূপে আজি জিলাখনৰ 4খন আঞ্চলিক পঞ্চায়ত, 12খন জিলা পৰিষদ, 82খন গাঁও পঞ্চায়ত আৰু 820টা ৱাৰ্ডৰ বাবে ভোটগ্ৰহণ কৰা হৈছে। 858টা কেন্দ্ৰত এই ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। জিলাখনত 2,291গৰাকী প্ৰাৰ্থী নিৰ্বাচনত অৱতীৰ্ণ হৈছে। ইয়াৰে 216গৰাকী আঞ্চলিক পঞ্চায়ত, 37গৰাকী জিলা পৰিষদ আৰু 1,038গৰাকী গাঁও পঞ্চায়ত সদস্য পদৰ প্ৰাৰ্থী। জিলাখনত 5,11,151গৰাকী ভোটদাতা আছে। জিলাখনৰ পৰা ভোটগ্ৰহণৰ শেহতীয়া তথ্যৰ সৈতে এয়া আমাৰ সংবাদদাতা মুজাহিদ আলী।
ৰাজ্যৰ আন 14খন জিলাৰ লগতে শিৱসাগৰতো আজি পুৱাৰে পৰা পঞ্চায়তৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে। শিৱসাগৰ জিলাৰ 5খন আঞ্চলিক পঞ্চায়ত, 12খন জিলা পৰিষদ আৰু 82খন গাঁও পঞ্চায়তৰ বাবে আজি ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে। এই নিৰ্বাচনত জিলাখনৰ পৰা 2,291গৰাকী প্ৰাৰ্থীয়ে ভোটযুদ্ধত অৱতীৰ্ণ হৈছে। জিলাখনৰ 858টা কেন্দ্ৰত পুৱা 7:30 বজাৰ পৰা ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে। কঠোৰ নিৰাপত্তাৰ ব্যৱস্থাৰ মাজত অনুষ্ঠিত হোৱা এই ভোটগ্ৰহণত জিলাখনৰ 5,11,115গৰাকী ভোটাৰে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব আৰু এই নিৰ্বাচনে জিলাখনৰ 2,649খন গাঁৱক সামৰি লৈছে আৰু ইতিমধ্যে জিলাখনৰ পৰা 15গৰাকী প্ৰাৰ্থীয়ে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে। ইতিমধ্যে পুৱা 7:30 বজাৰ পৰা আৰম্ভ হোৱা ভোটদান প্ৰক্ৰিয়াত ৰাইজে উৎসাহ উদ্দীপনাৰে অংশগ্ৰহণ কৰিছে আৰু মই এই মুহূৰ্তত উপস্থিত আছো শিৱসাগৰৰ ডিমৌ সমষ্টিৰ অন্তৰ্গত 43নম্বৰ ভোট কেন্দ্ৰত। এই কেন্দ্ৰটোত দেখিবলৈ পোৱা গৈছে যে পুৱাৰে পৰা ৰাইজে যথেষ্ট পৰিমাণে ভোটগ্ৰহণ কেন্দ্ৰসমূহত দীঘলীয়া শাৰী পাতিছে। বিশেষকৈ মহিলাসকল যথেষ্ট পৰিমাণে ওলাই আহিছে। আশা কৰা হৈছে যে আজি জিলাখনত যথেষ্ট পৰিমাণৰ ৰাইজে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব।
এপিনে চৰাইদেউ জিলাৰ সোণাৰী বিধানসভা সমষ্টিৰ অসম, অৰুণাচল আৰু অসম নাগালেণ্ড সীমান্তৱৰ্তী স্পৰ্শকাতৰ অঞ্চলসমূহত নিৰাপত্তাৰক্ষী নিয়োগ কৰা হৈছে। ডিব্ৰুগড় জিলাত 8,71,975গৰাকী ভোটদাতাই পঞ্চায়ত নিৰ্বাচনত ভোটাধিকাৰ সাব্যস্ত কৰিব। ধেমাজি জিলাতো আজি 5,10,537গৰাকী ভোটদাতাই 727টা ভোটগ্ৰহণ কেন্দ্ৰত গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিব। জিলাখনত 1,808গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। বিশ্বনাথ জিলাৰ 747টা ভোটকেন্দ্ৰত 4,74,927গৰাকী ভোটদাতাই 1,312গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব। এইপিনে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন হ'বলগীয়া জিলাসমূহত জিলা প্ৰশাসনে প্ৰস্তুতি অব্যাহত ৰখাৰ লগতে ৰাজনৈতিক দলসমূহেও প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। শাসকীয় বিজেপি আৰু অসম গণ পৰিষদৰ লগতে কংগ্ৰেছ তথা আন ৰাজনৈতিক দলসমূহেও প্ৰচাৰ চলাই আছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি হাজো শুৱালকুছি বিধানসভা সমষ্টিত এন ডি এ মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাব। ডঃ শৰ্মাই শুৱালকুছিৰ বালিচৰ আৰু বংকৰ চুকত শুৱালকুছি জিলা পৰিষদৰ এন ডি এ মিত্ৰজোঁটৰ প্ৰাৰ্থী ধীৰাজ মহন্ত আৰু আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰত ভাগ ল'ব। কালি ঢিঙত নিৰ্বাচনী প্ৰচাৰ চলাই ৰাজ্যৰ দলৰ সভাপতি অখিল গগৈয়ে বিজেপি আৰু এ আই ডি এফক তীব্ৰ সমালোচনা কৰে। কেন্দ্ৰীয় চৰকাৰ উত্তৰ পূৰ্বাঞ্চলকে ধৰি দেশৰ প্ৰতিটো কোণৰ পৰা সন্ত্ৰাসবাদ নিৰ্মূল কৰিবলৈ বদ্ধপৰিকৰ বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মন্তব্য কৰিছে। বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ 34 মৃত্যুবাৰ্ষিকী উপলক্ষে অসম চৰকাৰৰ উদ্যোগত কালি নতুন দিল্লীত আয়োজিত এটা অনুষ্ঠানত বডোফাৰ প্ৰতিমূৰ্তি উন্মোচন কৰি শ্ৰীশ্বাহে এইদৰে প্ৰকাশ কৰে। গৃহমন্ত্ৰী তেওঁৰ ভাষণত কয় যে অসমৰ লগতে উত্তৰ পূব উগ্ৰপন্থী কাৰ্যকলাপৰ পৰা সম্পূৰ্ণ মুক্ত হৈ উন্নয়নৰ পথত অগ্ৰসৰ হৈছে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ নীতি গ্ৰহণ কৰি আহিছে। বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম কেৱল বড়ো জনগোষ্ঠীৰ বাবে পিতৃস্বৰূপ নহয় বৰং সমগ্ৰ দেশৰ জনগোষ্ঠীয় সমাজৰ বাবে আদৰ্শ বুলি তেওঁ মন্তব্য কৰে। পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণ সন্দৰ্ভত প্ৰথমবাৰৰ বাবে ৰাজহুৱা বক্তব্য আগবঢ়াই শ্ৰীশ্বাহে কয় যে দেশে সন্ত্ৰাসবাদক সমুচিত প্ৰত্যুত্তৰ দিব। তেওঁ কয় যে অকল 140 কোটি ভাৰতীয় নহয় বৰং সমগ্ৰ বিশ্ব ভাৰতৰ সৈতে থিয় দিছে। অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই বিশেষ অতিথি হিচাপে ভাগ লয়। অনুষ্ঠানত দিয়া ভাষণত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই বড়োফাই বড়ো জনগোষ্ঠীৰ উত্তৰণৰ বাবে আগবঢ়োৱা অৱদান আৰু ত্যাগৰ কথা শ্ৰদ্ধাৰে সোঁৱৰণ কৰে। তেওঁ কয় যে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে বড়োফাৰ নামত দেশৰ ৰাজধানীত পথ নামকৰণ কৰা কাৰ্যই জনগোষ্ঠীয় লোকসকলৰ বাবে এটা শক্তিশালী বাৰ্তা বহন কৰিব। এসময়ত হত্যাহিংসাৰে জৰ্জৰিত বড়োভূমিত সম্প্ৰতি শান্তি বিৰাজ কৰিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে ইয়াৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক ধন্যবাদ জ্ঞাপন কৰে। বি টি আৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো আৰু দিল্লীৰ মেয়ৰ ৰাজা ইকবাল সিঙো এই অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে। মুম্বাইত আয়োজিত প্ৰথম বিশ্ব দৃশ্য শ্ৰাব্য মনোৰঞ্জন সন্মিলন ৱেবছট কালি উত্তৰ পূব ভাৰতত চিনেমাৰ প্ৰত্যাহ্বান আৰু সম্ভাৱনা শীৰ্ষক এখন আলোচনা চক্ৰ অনুষ্ঠিত হয়। আলোচনা চক্ৰত জাহ্নু বৰুৱা, যতীন বৰা, ৰবি শৰ্মা, আইমি বৰুৱা, হাওবাম পৱন কুমাৰ আৰু ডমিনিক চাংমাকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ চলচ্চিত্ৰ জগতৰ কেইবাজনো বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। ৱেব সন্মিলনৰ বাকৰিৰ পৰা এয়া ভাৰতীয় তথ্য সেৱাৰ বিষয়া শান্তনু ৰমৰীয়া।
মুম্বাইত চলি থকা ৱেব সন্মিলন 2025ত কালি এখন গুৰুত্বপূৰ্ণ আলোচনা চক্ৰ অনুষ্ঠিত হয়। এই আলোচনা চক্ৰত অসমৰ জনপ্ৰিয় অভিনেতা যতীন বৰা, আইমি বৰুৱা, ৰবি শৰ্মাৰ লগতে প্ৰসিদ্ধ চলচ্চিত্ৰ নিৰ্মাতা জাহ্নু বৰুৱা উপস্থিত থাকে। তাৰ উপৰি মেঘালয়ৰ ডমিনিক চাংমা আৰু মণিপুৰৰ হাওবাম পৱন শৰ্মায়ো এই আলোচনা চক্ৰত অংশগ্ৰহণ কৰে। আলোচনা চক্ৰৰ আঁত ধৰে ছিকিমৰ চলচ্চিত্ৰ নিৰ্মাতা ত্ৰিবেণী ৰয়ে। গোটেইকেইজন আলোচকে এই আলোচনাত মূলতঃ উত্তৰ পূবৰ ছবিসমূহে লাভ কৰা ছবি নিৰ্মাণৰ ক্ষেত্ৰত লাভ কৰা বিভিন্ন প্ৰত্যাহ্বানৰ বিষয়ে আলোচনা কৰে। তাৰ উপৰিও বিশেষকৈ জাহ্নু বৰুৱাই উল্লেখ কৰে যে এই প্ৰত্যাহ্বানসমূহ নেওচি উত্তৰ পূবৰ চলচ্চিত্ৰ নিৰ্মাতাসকলে যথেষ্ট ভাল কাম কৰি আছে। স্থানীয় যিবিলাক কাহিনী আছে এই কাহিনীসমূহ সুন্দৰভাৱে উপস্থাপন কৰিব পাৰিছে। আইমি বৰুৱাই সকলোকে আহ্বান জনায় বিশেষকৈ ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ চলচ্চিত্ৰ নিৰ্মাতাসকলক যাতে তেওঁলোক আহি অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলত ছবি নিৰ্মাণ কৰে। তাৰ উপৰি উত্তৰ পূবৰ ছবিৰ বাবে OTT প্লেটফৰ্মত মাৰ্কেটিং কৰাৰ ক্ষেত্ৰত গুৰুত্ব অধিক দিয়াৰ প্ৰয়োজনীয়তাৰ ক্ষেত্ৰত আলোচকসকলে এই আলোচনাত আলোচনা কৰে।
উত্তৰ পূব ভাৰতত চিনেমাৰ প্ৰত্যাহ্বান আৰু সম্ভাৱনা শীৰ্ষক আলোচনা চক্ৰত চলচ্চিত্ৰ নিৰ্মাণৰ সময়ত নিৰ্মাতাসকলে সন্মুখীন হোৱা আন্তঃগাঁথনিৰ অভাৱ, ভাষা আৰু বজাৰৰ সীমাবদ্ধতাৰ লগতে প্ৰাতিষ্ঠানিক সমৰ্থনৰ অভাৱৰ দৰে বিষয়সমূহ আলোচনা কৰা হয়। আলোচকসকলে এনেধৰণৰ অসুবিধাৰ মাজতে চিত্ৰ নিৰ্মাতাসকলে উদ্ভাৱন আৰু সৃষ্টিশীলতাৰ মাজেৰে আঞ্চলিক কাহিনীসমূহ কোৱাত সফলতা প্ৰদৰ্শন কৰিছে বুলি মত প্ৰকাশ কৰে। প্ৰবীণ চলচ্চিত্ৰ নিৰ্মাতা জাহ্নু বৰুৱাই উত্তৰ পূৰ্বাঞ্চল প্ৰতিভাৰ আকৰ বুলি মন্তব্য কৰি অঞ্চলটোৰ চহকী সংস্কৃতিক চিনেমাত প্ৰতিফলিত কৰাত চলচ্চিত্ৰ নিৰ্মাতাসকল সফল হৈছে বুলি কয়। অভিনেতা যতীন বৰাই ভাষাৰ সীমাবদ্ধতাৰ খাতিৰত আঞ্চলিক সীমাৰ বাহিৰত উত্তৰ পূবৰ ছবিৰ সীমিত প্ৰসাৰ আৰু বিতৰণৰ ওপৰত আলোকপাত কৰে। ডিজিটেল বিতৰণৰ প্ৰয়োজনীয়তা সন্দৰ্ভতো শ্ৰীবৰাই গুৰুত্ব আৰোপ কৰে। তেওঁ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ উভয়কে আঞ্চলিক চলচ্চিত্ৰৰ কাৰণে সুবিধাজনক পৰিৱেশতন্ত্ৰৰ সৃষ্টিত মনোনিৱেশ কৰিবলৈ আহ্বান জনায়। অঞ্চলটোৰ অন্য এজন অভিনেতা ৰবি শৰ্মাই আন্তঃগাঁথনিগত বিনিয়োগৰ প্ৰয়োজনীয়তাৰ বিষয়ে অৱগত কৰে। চলচ্চিত্ৰ নিৰ্মাতা হাওবাম পৱন কুমাৰ আৰু ডমিনিক চাংমায়ু আনুষ্ঠানিক সমৰ্থনৰ বিষয়ে আলোচনা কৰি ব্যক্তি পৰ্যায়ত স্বতন্ত্ৰভাৱে কাম কৰি থকা চলচ্চিত্ৰ নিৰ্মাতাসকলৰ বিষয়ে অৱগত কৰে। অভিনেতা পৰিচালক আইমী বৰুৱাই ভাষিক বৈচিত্ৰ ৰক্ষাৰ ক্ষেত্ৰত চিনেমাই পালন কৰা তাৎপৰ্যপূৰ্ণ ভূমিকাৰ বিষয়ে অৱগত কৰি কয় যে আমাৰ ভাষাসমূহে শতিকাজুৰি মৌখিক ইতিহাস কঢ়িয়াই লৈ ফুৰিছে। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰা চাৰিদিনীয়া এই সন্মিলনত 100ৰো অধিক দেশৰ কলাকুশলী উদ্ভাৱক বিনিয়োগকাৰী আৰু নীতি নিৰ্মাতাসকলে অংশগ্ৰহণ কৰিছে। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা।
আকাশবাণীৰ বাতৰি সঠিক, নিৰপেক্ষ আৰু বিশ্বাসযোগ্য।
আকাশবাণী গুৱাহাটীৰ অসমীয়া বাতৰি মিডিয়াম ৱেভৰ 411.5, 289.9 মিটাৰ, FM বেণ্ডৰ 101.6 মেগাহাৰ্চ আৰু নিউজন এয়াৰ এপৰ লগতে বাতৰি বিভাগৰ ফেচবুক পেজ AIR নিউজ গুৱাহাটী আৰু ইউটিউব চেনেল AIR নিউজ গুৱাহাটী যোগে লাইভ ষ্ট্ৰিমিঙতো শুনিবলৈ পাইছে।
দিনটোৰ যিকোনো সময়তে সঠিক খবৰৰ বাবে আমাক ফেচবুক পেজত AIR নিউজ গুৱাহাটী, এক্স হেণ্ডেলত @AIR News_GHY আৰু ইনষ্টাগ্ৰাম হেণ্ডেলত AIR News_গুৱাহাটী ফ'ল' কৰিব পাৰে।
শুনক আৰু শুনাওক আকাশবাণী গুৱাহাটীৰ বাতৰি।
দুলিয়াজানৰ নগাজান তৈলক্ষেত্ৰৰ কঠালগুৰিত কালি বিয়লি অইল ইণ্ডিয়া লিমিটেডৰ 309 নম্বৰ খাদত গেছ নিৰ্গমন হয়। খাদটোৰ এটা ভাল ফাটি যোৱাৰ বাবে কেইবামিটাৰ উচ্চতালৈ গেছৰ নিৰ্গমন ঘটে। অইলৰ সূত্ৰই গেছৰ সৈতে নিৰ্গত বালিৰ প্ৰচণ্ড হেঁচাৰ ফলত এই ঘটনা সংঘটিত হোৱা বুলি প্ৰকাশ কৰিছে। অসমত আবৃত্তি ধাৰা শীৰ্ষক শৃংখলাৰ দ্বিতীয়টো দৃষ্টিপাত কাইলৈ নিশা 8:02 প্ৰচাৰ কৰা হ'ব। এই অনুষ্ঠানত ভাগ ল'ব বিশিষ্ট গীতিকাৰ শিক্ষাবিদ ডঃ অমৰজ্যোতি চৌধুৰী, ভট্টদেৱ বিশ্ববিদ্যালয়ৰ অধ্যাপিকা ডঃ বিনীতা বৰা দেৱচৌধুৰী আৰু বিশিষ্ট আবৃত্তিকাৰ জুলিয়ানা বেগমে। এই অনুষ্ঠানটোৰ পৰিকল্পনা আৰু উপস্থাপন আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ। IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা জয়পুৰৰ সৱাই মানসিং ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত মুম্বাই ইণ্ডিয়ানছে ৰাজস্থান ৰয়েলছক 100 ৰানত পৰাস্ত কৰে। ৰাজস্থান ৰয়েলছে 218 ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 16 অভাৰ আৰু এটা বলত আটাইকেইটা উইকেট হেৰুৱাই 117 ৰানহে কৰিবলৈ সমৰ্থ হয়। প্ৰতিযোগিতাত আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত গুজৰাট টাইটান্স ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে খেলিব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। এতিয়া আহক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ অৰূপ কুমাৰ শৰ্মাৰ সৈতে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বাৰা মুম্বাইত ৱেবছ সন্মিলনৰ উদ্বোধন, ৰাজ্যজুৰি মে দিৱস পালন, উজনি উত্তৰ অসম বৰাকত পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰায় আটাইকেইখন বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাত সবিস্তাৰে প্ৰকাশ পোৱা পৰিলক্ষিত হৈছে। পেহেলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণস্থলীত হত্যাকাৰী এৰি যোৱা চীনা সামগ্ৰীৰ পৰা পেহেলগাম কাণ্ডত চীনে পাকিস্তানক সহায় কৰা সুনিৰ্দিষ্ট প্ৰমাণ পোৱাৰ বাতৰিক অসমে প্ৰতিদিন কাকতে পেহেলগাম গণহত্যাকাণ্ডৰ আঁৰত চীন শিৰোনামেৰে প্ৰকাশ কৰিছে। দৈনিক অসম কাকতে পেহেলগাম কাণ্ডক কেন্দ্ৰ কৰি ভাৰত পাকিস্তানৰ মাজত সৃষ্টি হোৱা উত্তেজনাৰ মাজতে দেশৰ নিৰাপত্তা সংস্থাসমূহে বাংলাদেশৰ পৰাও সন্ত্ৰাসবাদী আক্ৰমণৰ আশংকা কৰাৰ বাতৰিক প্ৰথম পৃষ্ঠাত স্থান দিছে। আমাৰ অসম কাকতে ৰাজ্যৰ 14খন জিলাক সামৰি আজি প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হোৱাৰ বাতৰি আজি প্ৰথম পৰ্যায়ৰ ভোট পঞ্চায়ত প্ৰচাৰত বিতৰ্কৰ ধুমুহা অব্যাহত শিৰোনামেৰে প্ৰকাশ কৰিছে। নতুন দিল্লীত কালি বোধপা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতিমূৰ্তি উন্মোচন কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দিয়া ভাষণৰ আদৰি নিয়মীয় বাৰ্তা কাকতে পেহেলগামৰ আক্ৰমণত জড়িত সকিয়নি অমিত শ্বাহৰ সন্ত্ৰাসবাদীক উপযুক্ত শাস্তি দিয়াটো নিশ্চিত শিৰোনামেৰে মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। দৈনিক জনমভূমি কাকতে জেৰুজালেমৰ পৰা তেল আবিবলৈ ইজৰাইলৰ অংশ ভয়ংকৰ বনজুৰ কবলত পৰাৰ বাতৰি আলোকচিত্ৰ সহকাৰে প্ৰকাশ কৰিছে। আহক এতিয়া পুনৰ বাতৰিৰ মাজলৈ ঘূৰি যাওঁ।
স্থানীয় বতৰৰ আগলি বতৰ অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে পাতলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ সৰ্বোচ্চ তাপমাত্ৰা 25.6 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা 21.9 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিকেইটা আকৌ এবাৰ। পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত আজি 14খন জিলাত ভোটগ্ৰহণ। উত্তৰ পূৰ্বাঞ্চলৰ পৰা সন্ত্ৰাসবাদ নিৰ্মূল কৰিবলৈ কেন্দ্ৰীয় চৰকাৰ বদ্ধপৰিকৰ বুলি নতুন দিল্লীত গৃহমন্ত্ৰী অমিত শ্বাহৰ মন্তব্য। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে মুম্বাই ইণ্ডিয়ানছৰ 100 ৰানত জয়। খণ্ডিৰ পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11:00 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।